নমস্কাৰ, আমি জানো যে কৰোণা ভাইৰাছ অৰ্থাৎ কোভিড-19 বহুতো সমস্যা লৈ আহিছে। এনে সময়ত আমাৰ কৰ্তব্য হৈছে আমি সকলো মিলি কৰোণা ভাইৰাছ বিয়পি পৰাটো ৰোধ কৰোঁ। আপোনালোকৰ এই প্ৰয়াসত আমি আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকৰ বাবে কিছু পৰামৰ্শ লৈ আহিছোঁ, যাতে আপোনালোকে নিজৰ স্বাস্থ্যৰ লগতে নিজৰ দোকান, ষ্টাফ আৰু গ্ৰাহকৰো যত্ন ল'ব পাৰে। দোকান খোলা আৰু চাফ চিকুণ কৰাৰ পাছত আপোনাৰ হাত চাবোনেৰে ভালদৰে অতি কমেও 20 ছেকেণ্ডলৈকে ধুৱক বা এলকহলযুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু মাস্ক গোটেই দিন পিন্ধি থাকক। সময়ে সময়ে দোকানৰ সামগ্ৰীবোৰ চফা কৰিব আৰু বস্তু, পেকেট, শাক পাচলি, কেছত হাত লগোৱাৰ পাছত আপোনাৰ চকু, নাক আৰু মুখত হাত নলগাব। সঘনে সঘনে আপোনাৰ হাত চাবোনেৰে 20 ছেকেণ্ডলৈকে ধুৱক। আপোনাৰ দোকানত ভিৰ হ'বলৈ নিদিব আৰু আপোনাৰ তথা গ্ৰাহকৰ মাজত অতি কমেও 3 ফুটৰ দূৰত্ব বজাই ৰাখক। যদি আপোনাৰ জ্বৰ, কাহৰ দৰে লক্ষণ আছে তেন্তে দোকান বন্ধ ৰাখক।